দ্বিতীয় ৰাজাৱলী ন অধ্যায়। ইজৰাইলৰ ৰজা জেহু ইলিছা ভাববাদীয়ে শীৰ্ষ ভাববাদীসকলৰ মাজৰ এজনক মাতি ক'লে, যাত্ৰাৰ বাবে সাজু হোৱা আৰু ৰামুত গিলিয়দলৈ যোৱা, তেলৰ এই সৰু বটলটো তোমাৰ লগত লোৱা। সেই ঠাই পালে তুমি নিমছিৰ নাতি অৰ্থাৎ জিহুছাফটৰ পুত্ৰ জেহুক বিচাৰিবা। তেওঁৰ ওচৰলৈ গৈ তেওঁক তেওঁৰ সংগীসকলৰ মাজৰ পৰা আঁতৰাই এটা ভিতৰৰ কোঠালীলৈ লৈ যাবা। তাৰ পাছত এই বটলটোৰ পৰা অলপমান তেল লৈ তেওঁ মূৰত ঢালি দি ক'বা যে জিহুৱাই এই কথা কৈছে, ইজৰাইলৰ ৰজা হিচাপে মই তোমাক অভিষেক কৰিলোঁ। তাৰ পাছত তুমি দুৱাৰখন মেলি দৌৰ মাৰিবা, পলম নকৰিবা। সেইদৰে সেই যুৱক ভাববাদীজন ৰামুত গিলিয়দলৈ গ'ল। সেই ঠাই পাই তেওঁ দেখিলে সেনাবাহিনীৰ সেনাপতিসকল এঠাইত বহি আছে। যুৱক ভাওবাদীজনে ক'লে, সেনাপতি মহাশয়, মই আপোনাৰ বাবে এটা খবৰ লৈ আহিছোঁ। জেহুৱে উত্তৰ দি সুধিলে, সেই খবৰ আমাৰ মাজৰ কোনজনৰ কাৰণে? তেওঁ ক'লে, সেনাপতি মহাশয় আপোনাৰ কাৰণেই। তাতে জেহু উঠি ঘৰৰ ভিতৰলৈ গ'ল। তেতিয়া সেই ভাওবাদীয়ে জেহুৰ মূৰত তেল ঢালি দি ক'লে, ইজৰাইলৰ ঈশ্বৰ জিহুৱাই এই কথা কৈছে, জিহুৱাৰ লোকসকলৰ ওপৰত অৰ্থাৎ ইজৰাইলৰ ওপৰত ৰজা হিচাপে মই তোমাক অভিষেক কৰিলোঁ। তোমাৰ প্ৰভু আহাবৰ বংশক তুমি বিনষ্ট কৰিবা। ইজেবলৰ হাতেৰে মোৰ দাগবোৰৰ অৰ্থাৎ ভাববাদীসকলৰ আৰু জিহুৱাৰ আন সকলো দাগবোৰৰ যি ৰক্তপাত কৰা হ'ল তাৰ প্ৰতিশোধ মই যেন ল'ব পাৰোঁ। আহাবৰ বংশৰ সকলোৱে বিনষ্ট হ'ব, দাস হওক বা স্বাধীন হওক। আহাবৰ বংশৰ প্ৰতিজন ল'ৰা শিশু মই বিনষ্ট কৰিম। মই তেওঁৰ বংশক নবাতৰ পুতেক জাৰবিয়ামৰ বংশৰ নিচিনা আৰু অহিয়াৰ পুতেক বাছাৰ বংশৰ নিচিনা কৰিম। কুকুৰবোৰে ইজেবেলক জিজিয়েলৰ এলেকাত খাই পেলাব আৰু তাইক মৈদাম দিবলৈ কোনো নহ'ব। এইবুলি কৈ যুৱক ভাববাদীজনে দুৱাৰ খুলি দৌৰি পলাল। জেহুৱে বাহিৰলৈ আহি যেতিয়া তেওঁ সংগী প্ৰভুৰ সেনাপতিসকলৰ ওচৰলৈ গ'ল, তেতিয়া তেওঁলোকৰ এজনে তেওঁ সুধিলে, সকলো ঠিকেই আছেনে? সেই বলিয়াটো আপোনাৰ ওচৰলৈ কিয় আহিছিল? জেহুৱে ক'লে, আপোনালোকেতো সেই মানুহক চিনি পায় আৰু তেওঁ কেনেধৰণৰ পলাপ বকে তাকো জানে। তেওঁলোকে ক'লে, নহয়, আমি সেইবোৰ একো নাজানো, আমাক সকলো কথা খুলি কওক। জেহুৱে তেতিয়া ক'লে, তেওঁ মোক এই কথা ক'লে যে জিহুৱাই এইদৰে কৈছে, ইজৰাইলৰ ওপৰৰ ৰজা হিচাপে মই তোমাক অভিষেক কৰিছোঁ। তেতিয়া সেই সেনাপতিসকলৰ প্ৰত্যেকেই লগে লগে নিজৰ গাৰ পৰা ওপৰৰ কাপোৰখন লৈ খটখটিৰ ওপৰত জেহুৰ ভৰিৰ তলত পাৰি দিলে। তাৰ পাছত তেওঁলোকে হিঙা বজাই চিঞৰি ক'বলৈ ধৰিলে, জেহু ৰজা হ'ল! জেহুৱে জোৰাম আৰু অহাজিয়াক হত্যা কৰা! এইদৰে নিমছিৰ নাতি অৰ্থাৎ জিহুছাফটৰ পুত্ৰ জেহুৱে জোৰামৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিলে। সেই সময়তে ৰজা জোৰাম আৰু সমগ্ৰ ইজৰাইলবাসীয়ে অৰামৰ ৰজা হজায়েলৰ হাতৰ পৰা ৰামুত গিলিয়ত ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু অৰামৰ ৰজা হজায়েলৰ সৈতে যুদ্ধ কৰাৰ সময়ত অৰামিয়াসকলে জোৰামক যি আঘাত কৰিছিল তাৰ পৰা সুস্থ হ'বলৈ ৰজা জোৰাম জিজিয়েললৈ উভতি আহিছিল। তাৰ পাছত জেহুৱে জোৰামৰ দাস সংগী সেনাপতিসকলক ক'লে, আপোনালোকৰো যদি এইয়ে মত হয় তেন্তে জিজিয়েলত এই কথা জনাবলৈ কোনো লোকক নগৰৰ পৰা ওলাই যাব নিদিব। তাৰ পাছত জেহুৱে এখন ৰথত উঠি জিজিয়েললৈ গ'ল, কিয়নো সেই ঠাইত জোৰামৰ শয্যাত পৰি আছিল। সেই সময়ত জিহুদাৰ ৰজা অহজিয়াও জোৰামক চাবৰ কাৰণে তালৈ নামি গৈছিল। জেহুৰ সৈন্য দল অহা দেখি জিজিয়েলৰ ওখ দুৰ্গৰ ওপৰত থিয় হৈ পহৰা দিয়া প্ৰহৰীজনে চিঞৰি উঠিল, মই এদল মানুহ অহা দেখিছোঁ। তেতিয়া জোৰামে ক'লে, এজন অশ্বাৰোহীক তেওঁলোকৰ ওচৰলৈ পঠাই দিয়া আৰু তেওঁ গৈ তেওঁলোকক সুধিবলৈ ক'বা, আপোনালোক শান্তিৰভাৱেৰে আহিছেনে? এজন অশ্বাৰোহী জেহুৰ সাক্ষাৎ হ'বলৈ ওলাই গ'ল আৰু তেওঁক ক'লে, ৰজাই সুধিছে আপোনালোক শান্তিভাৱেৰে আহিছেনে? তাতে জেহুৱে ক'লে, শান্তিৰে অহাটো তোমাক কিয় লাগে? তুমি ঘূৰি মোৰ পাছে পাছে আহা। সেই প্ৰহৰীজনে তেতিয়া ৰজাক খবৰ দিলে। সেই বাৰ্তাবাহকজন গৈ তেওঁলোকৰ ওচৰ পালে, কিন্তু তেওঁ এতিয়ালৈকে উভতি অহা নাই। তেতিয়া ৰজাই দ্বিতীয় আন এজন অশ্বাৰোহীক পঠালে। তেওঁ সেই সৈন্য দলৰ ওচৰলৈ গৈ ক'লে, ৰজাই এই কথা কৈছে, আপোনালোক শান্তিভাৱেৰে আহিছেনে? জেহুৱে উত্তৰ দিলে, শান্তিৰে অহাটো তোমাক কিয় লাগে? তুমি ঘূৰি মোৰ পাছে পাছে আহা। সেই প্ৰহৰীজনে পুনৰাই খবৰ দিলে। সেই বাৰ্তাবাহকজনেও গৈ তেওঁলোকক লগ পালে, কিন্তু তেওঁ এতিয়ালৈকে উভতি অহা নাই। ৰথ চলোৱাটোৰ দেখি ভাৱ হৈছে নিমচিৰ নাতিয়েক জিহুৱে ৰথ চলাইছে, কিয়নো তেওঁ বলিয়াৰ দৰে ৰথ চলাইছে। তেতিয়া জোৰামে ক'লে, মোৰ ৰথ যুগুত কৰা। তেওঁলোকে তেওঁ ৰথ যুগুত কৰাৰ পাছত ইজৰাইলৰ ৰজা জোৰাম আৰু জিহুদাৰ ৰজা অহজিয়াই নিজৰ নিজৰ ৰথত উঠি জেহুক লগ পাবলৈ ওলাই গ'ল। তেওঁলোকে জেহুক জিজিয়েলিয়া নাবুতৰ এলেকাত লগ পালে। জোৰামে জিহুক দেখা মাত্ৰে সুধিলে, জিহু, তুমি শান্তিভাৱেৰে আহিছানে? তেওঁ ক'লে, আপোনাৰ মা ইজেবলৰ বিবিচাৰী কাৰ্যৰ প্ৰতিমা পূজা আৰু মায়াকৰ্মৰ কাম যেতিয়া ইমান বেছিকৈ হৈছে, তেন্তে তাত আৰু কি শান্তি থাকিব পাৰে? এই কথা শুনি জোৰামে নিজৰ ৰথ ঘূৰাই পলাবলৈ ধৰিলে আৰু অহজিয়াক ক'লে, অহজিয়া, ই বিশ্বাসঘাতক। তেতিয়া জেহুৱে নিজৰ সমস্ত বলেৰে সৈতে ধনুৰ জোৰ টানি জোৰামৰ দুই কান্ধৰ মাজত কাঁড়ডাল মাৰি পঠালে। সেই কাঁড় গৈ ৰজা জোৰামৰ হৃদপিণ্ডৰ মাজেদি সৰকি গ'ল আৰু তেওঁ কোজা হৈ ৰথতে পৰি গ'ল। তেতিয়া জেহুৱে তেওঁ সেনাপতি বিদকৰক ক'লে, তেওঁক তুলি নি জিজিয়েলিয়া নাবুতৰ এলেকাত পেলাই দিয়া। মনত পেলোৱাচোন, মই আৰু তুমি যেতিয়া একেলগে তেওঁৰ পিতৃ আহাবৰ পিছত ৰথেৰে গৈছিলোঁ, তেতিয়া জিহুৱাই আহাবৰ বিৰুদ্ধে এই ভাৱবাণী কৈছিল, মই জিহুৱাই কৈছোঁ, যোৱাকালি মই নাবুতৰ আৰু তেওঁ পুতেকসকলৰ তেজ দেখিলোঁ আৰু এই মাটিতেই মই নিশ্চয়কৈ তেওঁক তাৰ প্ৰতিফল দিম। এই হেতুকে তুমি এতিয়া জিহুৱাৰ কথা অনুসাৰে তেওঁক তুলি লৈ সেই মাটিত পেলাই দিয়া। যি ঘটিল তাকে দেখি জিহুদাৰ ৰজা অহজিয়াই বৈত হাগগানৰ পথেদি পলাই গ'ল। জিহুৱে তেওঁৰ পাছে পাছে খেদি গৈ চিঞৰিলে, তেওঁকো ৰথৰ ভিতৰত বধ কৰা। তেতিয়া তেওঁলোকে জিবলিয়ামৰ ওচৰৰ গুৰলৈ উঠি যোৱা পথত তেওঁক আঘাত কৰিলে। অহজিয়াই মগদুলৈ পলাই গ'ল আৰু তাতে তেওঁ মৰিল। তেওঁ দাগবোৰে তেওঁক ৰথত তুলি জিৰচালমলৈ লৈ গ'ল আৰু দায়ুদৰ নগৰত তেওঁৰ ওপৰৰ পিতৃসকলৰ লগত তেওঁৰ মৈদামত তেওঁক মৈদাম দিলে। আহাবৰ পুত্ৰ জোৰামৰ ৰাজত্ব কালৰ একাদশ বছৰত অহজিয়া জিহুদাৰ ৰজা হৈছিল। জিহুৱে ইজেবলক হত্যা কৰা। তাৰ পাছত জিহু জিজিয়েললৈ গ'ল। ইজেবলে এই বাতৰি পাই চকুত কাজল লগালে আৰু ক্ৰেশ বিন্যাসেৰে নিজক শোভিত কৰি খিৰিকীয়েদি চালে। জেহু যেতিয়া দুৱাৰেদি সোমাই আহিল, তেতিয়া ইজিবলে তেওঁক ক'লে, তুমি শান্তিৰে আহিলানে জিম্মি, নিজৰ প্ৰভুৰ হত্যাকাৰী? তেতিয়া জেহুৱে ওপৰলৈ খিৰিকীৰ ফালে চাই ক'লে, মোৰ পক্ষত কোন আছে, কোন কোন আছে? তাতে দুই তিনিজন নপুংসকে ওপৰৰ পৰা বাহিৰলৈ চালে। জেহুৱে ক'লে, তেওঁক তললৈ পেলাই দিয়া। তেতিয়া তেওঁলোকে ইজেবলক তললৈ পেলাই দিলে। তাতে ইজেবলৰ কিছু তেজ দেৱালত আৰু ঘোঁৰাবোৰৰ গাত ছিটিকি পৰিল, আৰু জেহুৰ ৰথৰ ঘোঁৰাবোৰে তেওঁক ভৰিৰে গচকিলে। তাৰ পাছত জেহু ৰাজগৃহৰ ভিতৰলৈ গৈ ভোজন পান কৰিলে। তেতিয়া তেওঁ ক'লে, এই হাও পোৱা মহিলাগৰাকীক এতিয়া চোৱা, তাইক লৈ মৈদাম দিয়াগৈ, কিয়নো তাই ৰজাৰ জীয়েক। লোকসকলে যেতিয়া ইজেবলক মৈদাম দিবৰ কাৰণে ওলাই গ'ল, তেতিয়া মূৰৰ লাওখোলা, ভৰি আৰু হাতৰ বাহিৰে তেওঁ একোকে নাপালে। সেয়ে তেওঁলোকে উভতি গৈ জেহুক এই বাতৰি দিলে। তাতে তেওঁ ক'লে, জিহুৱাই তেওঁৰ দাস তিজবিয়া এলিয়াৰ দ্বাৰাই ঠিক এই কথা কৈছিল যে জিজিয়েলৰ মাটিত কুকুৰবোৰে ইজেবলৰ মঙ খাব, আৰু সেই মাটিৰ ইজেবলৰ হৰ গোবৰৰ দৰে পৰি থাকিব। তাতে কোনেও ক'ব নোৱাৰিব যে এইটো ইজেবলৰ দেহ।